লোকেল লিখা হ'ব বাৰ্তা তিনি অধ্যায় জোহন বাপৰাজকৰ প্ৰচাৰ। টিবিৰিয়াৰ চিৰাজৰ ৰাজত্বৰ 15 বছৰত যিহুদীয় ৰাজ্যপাল আছিল পণ্টিয় পিলাত। সেই সময়ত হেৰুদ আছিল গালিল প্ৰদেশৰ ৰজা, আৰু তেওঁৰ ভায়েক ফিলিপ আছিল জিতুৰিয়া আৰু ত্ৰিখুনিয়া প্ৰদেশৰ ৰজা। লুচনিয়া আছিল অবিলিনী প্ৰদেশৰ ৰজা। খানন আৰু কাইফা আছিল ইহুদীসকলৰ মহাপুৰোহিত। সেই সময়তে অৰণ্যত জখৰীয়াৰ পুতেক জোহনলৈ ঈশ্বৰৰ বাক্য আহিল। তেতিয়া জোহনে জৰ্দন নদীৰ চৌদিশৰ সকলো প্ৰান্তলৈ গৈ প্ৰচাৰ কৰিবলৈ ধৰিলে, যাতে লোকসকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন পালটন কৰে আৰু বাপ্তিস্ম লয়। ভগৱতী যীশুৱৰ পুস্তকত যেনেকৈ লিখা আছে, মোৰ প্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, তেওঁলোকে প্ৰভুৰ পদ যুগুত কৰা, তেওঁৰ বাট পোন কৰা, আটাই উপত্যকা পূৰ কৰা হ'ব, প্ৰতিটো পৰ্বত আৰু পাহাৰ সমান কৰা হ'ব, একাবেকা পথবোৰ পোন হ'ব, খলাবমা পথবোৰ সমান কৰা হ'ব, সকলো মত্য ঈশ্বৰৰ পৰিত্ৰাণ দেখিব। যাতে বাপ্তিস্ম ল'বৰ কাৰণে অনেক লোক জোহনৰ ওচৰলৈ আহিব ধৰিলে, তেওঁ তেওঁলোকক ক'লে, হে দুষ্ট সৰ্পৰ বংশধৰ, ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে তোমালোকক সতৰ্ক কৰি দিলে? আপোনালোকে যে মন পালটন কৰিছে তাৰ উপযুক্ত ফলেৰে ফলৱান হওক। নিজৰ মনতে নাভাবিব যে আব্ৰাহাম আমাৰ পিতৃপুৰুষ, কিয়নো মই আপোনালোকক কওঁ যে এই শিলবোৰৰ পৰাও ঈশ্বৰে আব্ৰাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে। গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়ে আছে, যি গছে ভাল ফল নিদিয়ে তাক কাটি জুইত পেলোৱা হ'ব। তেতিয়া লোকসকলে জোহনক সুধিলে, তেনেহ'লে আমি এতিয়া কি কৰিব লাগিব? তেওঁ উত্তৰ দি তেওঁলোকক ক'লে, যদি কাৰোবাৰ দুটা চোলা আছে তেনেহ'লে যাৰ নাই তেওঁক এটা চোলা দিয়ক, আৰু যাৰ খোৱা বস্তু আছে তেওঁ সেইদৰে কৰক। তেতিয়া কেইজনমান কৰ সংগ্ৰহকাৰীও বাপ্তিস্ম ল'বৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, হে গুৰু, আমি কি কৰিব লাগে? তেওঁ সেই লোকসকলক ক'লে, যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নল'ব। কেইজনমান সৈনিকেও তেওঁ সুধিলে, আৰু আমাৰ বিষয়েনো কি হ'ব, আমি কি কৰিম? তেওঁ তেওঁলোকক ক'লে, বলেৰে কাৰো পৰা ধন নল'ব, কাকো মিছাকৈ দোষাৰোপ নকৰিব, আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব। লোকসকলে যিহেতু অতি আগ্ৰহেৰে খ্ৰীষ্টৰ আগমনৰ অপেক্ষা কৰি আছিল, এই জোহনেই তেওঁলোকৰ এই প্ৰত্যাশিত অভিষিক্ত খ্ৰীষ্টজন হয়নে নহয় সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰে আছিল। জোহনে উত্তৰ দি সকলোকে ক'লে, মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহি আছে, মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবলৈও যোগ্য নহওঁ। তেওঁৱে আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব, শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কোলা তেওঁৰ হাতত আছে, আৰু যি জুই কেতিয়াও নুনুমায় তাত তেওঁ ঘোলা পৰি পেলাব। এইদৰে আন বহুতো উপদেশ দি জোহনে লোকসকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলে। ৰজা হেৰোদে নিজৰ ভায়েকৰ ভাৰ্যা হেৰোদিয়াক বিয়া কৰোৱা আৰু তেওঁ কৰা অন্যান্য কুকৰ্মবোৰৰ কাৰণে জোহনে হেৰোদকো তিৰস্কাৰ কৰিলে। তেতিয়া হেৰোদে পুনৰ আন এক দুষ্কৰ্ম কৰিলে, তেওঁ জোহনক বন্দী কৰি বন্দীশালত থলে। জোহনৰ দ্বাৰা যীশুৰ বাপ্তিস্ম। সকলো মানুহে যেতিয়া জোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীশুৱে বাপ্তিস্ম ল'লে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ'ল। সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিতে তেওঁৰ ওপৰলৈ নামি আহিল, আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ'ল, তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট। যীশুখ্ৰীষ্টৰ বংশাৱলী। প্ৰায় 30 বছৰ বয়সত যীশুৱে নিজৰ কাৰ্য আৰম্ভ কৰিলে। লোকসকলৰ ধাৰণা তেওঁ যোচেফৰ পুত্ৰ, যোচেফ এলিৰ পুত্ৰ, এলি মত্ৰতৰ পুত্ৰ, মত্ৰত লেবিৰ, লেবি মলকিৰ, মলকি জানায়ৰ, জানাই যোচেফৰ পুত্ৰ, যোচেফ মত্ৰথিয়ৰ পুত্ৰ, মত্ৰথিয় আমোছৰ, আমোছ নহুমৰ, নহুম ইছলিৰ, ইছলি নগীৰ পুত্ৰ, নগী মাত্ৰ পুত্ৰ, মাত্ৰ মত্ৰথিয়ৰ, মত্ৰথিয় চিমিউনৰ, চিমিউন যোচেফৰ, যোচেফ যুদাৰ পুত্ৰ, যুদা জোহানৰ পুত্ৰ, জোহানন ৰিচাৰ, ৰিচা জুৰবাবিলৰ, জুৰবাবিল চন্তিয়েলৰ, চন্তিয়েল নেৰীৰ, নেৰী মলকীৰ পুত্ৰ, মলকি অদ্দিৰ, অদ্দি কুসুমৰ, কুসুম ইলমাদমৰ, ইলমাদম এৰৰ, এৰ জিহুচুৱাৰ পুত্ৰ, জিহুচুৱাই ইলিয়াছৰ, ইলিয়াছৰ জুৰিমৰ, জুৰিম মত্ৰতৰ, মত্ৰত লেবিৰ, লেবি চিমিউনৰ পুত্ৰ, চিমিউন যুদাৰ, যুজা যোচেফৰ, যোচেফ জুনমৰ, জুনম ইলিয়াকিমৰ, ইলিয়াকিম মিলেয়াৰ পুত্ৰ, মিলেয়া মিন্নাৰ, মিন্না মত্ৰথৰ, মত্ৰত নাথনৰ, নাথন ডায়ুদৰ, ডায়ুদ যীশয়ৰ পুত্ৰ, যীশয় উবেদৰ, উবেদ বুয়জৰ, বুয়জ চলমন, চলমন নচুনৰ, নচুন অমনিনাদৱৰ পুত্ৰ, অমনিনাদৱ অদমিন, অদমিন অৰ্ণিনৰ পুত্ৰ, অৰ্ণি হিছৰুণৰ, হিছৰুণ পেৰছৰ, পেৰছ জিহুদাৰ পুত্ৰ, জিহুদা জাকুবৰ পুত্ৰ, জাকুব ইছাহাকৰ, ইছাহাক আব্ৰাহামৰ, আব্ৰাহাম তেৰহৰ, তেৰহ নাহুৰৰ পুত্ৰ, নাহুৰ চৰুগৰ পুত্ৰ, চৰুগ ৰিউৰ, ৰিউ পেলগৰ, পেলেগ এবৰৰ, এবৰ চেলেহৰ পুত্ৰ, চেলেহ কৈনৰ পুত্ৰ, কৈনন অৰ্ফকদছৰ, অৰ্ফকদছ চেমৰ, চেম নোহৰ, নোহ লেমকৰ পুত্ৰ, লেমক মথুচেলেহৰ পুত্ৰ, মথুচেলেহ হনুকৰ, হনুক জেৰদৰ, জেৰদ মহলালেনৰ, মহলালেন কৈনৰ পুত্ৰ, কৈনন ইউনুছৰ পুত্ৰ, ইউনুছ শেঠৰ, শেঠ আদৰৰ পুত্ৰ, আদম ঈশ্বৰৰ পুত্ৰ।